এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটি হাস্পতালৰ আধাৰশিলা স্থাপন, বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে কেইবাগৰাকীও খ্যাতিমান ব্যক্তিৰ নাম ঘোষণা, ধুবুৰীত গো মাংসকেন্দ্ৰিক ঘটনা সংক্ৰান্তত যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ 38 লোকক গ্ৰেপ্তাৰ, ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি, আৰু লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ বিগত 27 প্ৰথমটো ICC খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ডিব্ৰুগড়ত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত 206 কোটি টকা ব্যয় সাপেক্ষে 28,844 বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰায়ো অংশ লৈছে। নতুনকৈ নিৰ্মাণ হ'বলগীয়া 6 মহলাযুক্ত এই হাস্পতাল ভৱনত মাল্টি স্পেচিয়েলিটি আৰু অন্যান্য অত্যাধুনিক সুবিধাসমূহ উপলভ্য হ'ব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে ধেমাজিৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ উন্নয়ন সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত বান নিয়ন্ত্ৰণ, পথ যোগাযোগ আৰু পানী যোগান ব্যৱস্থাৰ উন্নয়নৰ উপৰি সাংস্কৃতিক আৰু ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ নিৰ্মাণকে ধৰি বিভিন্ন বিষয়ৰ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে তেওঁৰ দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ সচিবালয়ত মাজুলী, মাহমৰাকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰিব। ডঃ শৰ্মাই কাইলৈ দিহিং খামতিঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল'ব। ৰাজ্য চৰকাৰে এইবছৰৰ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অহা 20 নলবাৰীত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুসৰি বিষ্ণুৰাভা দিৱসৰ দিনা প্ৰদান কৰিবলগীয়া 3টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ডঃ থানেশ্বৰ শৰ্মালৈ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দুৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক সিংহামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ'ব। একেদৰে চলিত বছৰৰ 4টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ডঃ মল্লিকা কন্দলীলৈ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হ'ব। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতলৈ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি বঁটা প্ৰাপক আটাইকেইগৰাকী কীৰ্তিমান ব্যক্তিক অভিনন্দন জ্ঞাপন কৰে। ধুবুৰীত গো মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 38 লোকক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহো ধৰি পশ্চিমবংগৰ পৰা দৈনিক গোপন পথেৰে নিষিদ্ধ গো মাংস কঢ়িয়াই অনাৰ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে গো মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে কালি লীনা দলেক দায়িত্ব প্ৰদান কৰা হৈছিল। দায়িত্ব গ্ৰহণ কৰিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ ভিন্ন প্ৰান্তত অভিযান চলায়। আনহাতে কালি নিশা ধুবুৰী চহৰত আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলত অভিযান চলায়। আহমেদাবাদত পৰহি সংঘটিত বিমানৰ শোকাবহ দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ পৰাই দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে সকলো তথ্য পোৱা যাব। তেওঁ কয় যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে 34খন বয়িং 787 বিমান নিৰীক্ষণৰ নিৰ্দেশ দিছে আৰু ইয়াৰে 8খন তাৎক্ষণিকভাৱে নিৰীক্ষণ কৰা হৈছে। এই দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে অৱগত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Decoding of the black box is going to give in-depth insight into what would have actually happened during the process of the crash or moments before the crash itself. So we are also eagerly waiting for what the results or the report is going to be once the AIIB goes through its full investigation. Taking utmost seriousness of the incident and to further investigate into the incident and to look into all the theories or other information that is being going around this incident, we felt it would be much better to have another committee also overlooking looking into this crash and also the safety. We have constituted the committee also yesterday under the chairmanship of Home Secretary.
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে জিলাখনৰ অমীমাংসিত 665টা গোচৰৰ ভিতৰত 201টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু বেংক ঋণৰ 134টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত লোক আদালতৰ জৰিয়তে 29,29,691 কোটি টকা সংগ্ৰহ কৰা হৈছে বুলি জিলা আৰু ছেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই প্ৰকাশ কৰে।
আজি নেশ্যনেল লিগেল চাৰ্ভিচ অথৰিটিৰ ডাইৰেকশ্যনত সৰ্ব ভাৰতত লোক আদালতৰ দ্বাৰা বিভিন্ন ধৰণৰ গোচৰ নিষ্পত্তিৰ আদেশ ক্ৰমে আমাৰ এই চাউচলমৰা মানকাছা ডিষ্ট্ৰিক্টতো আজি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ এষ্টাব্লিছমেণ্ট আৰু চি জি এম এষ্টাব্লিছমেণ্টে বিভিন্ন ধৰণৰ গোচৰ আজি লোৱা হৈছে। তাৰোপৰিও আমি প্ৰি লিটিগেশ্যন কিছু বেংকৰ ডিছপিউট এ পি ডি চি এলৰ লগত তেনেকুৱা সকলো গোচৰ আজি নিষ্পত্তিৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। সেই হিচাপত আজি আমি এই লোক আদালত ডিষ্ট্ৰিক্ট জাজ আৰু চি জি এমৰ চৌহদত অনুষ্ঠানত এই লোক আদালতৰ থ্ৰুদি কেছ নিষ্পত্তিৰ কাৰণে ব্যৱস্থা লোৱা হৈছে, বৰ্তমানো চলি আছে। এই পৰ্যন্ত আমাৰ প্ৰি লিটিগেশ্যন এ পি ডি চি এল আৰু বেংকৰ 18 লাখ টকাৰ আমাৰ কালেকশ্যন অলৰেডি হৈছে, সেইখিনি গোচৰ আমাৰ নিষ্পত্তি হৈছে। তাৰোপৰিও ফৌজদাৰী আৰু অন্য গোচৰ এম ভি এক্টৰ গোচৰ এইখিনি গোচৰো আজি লোৱা হৈছে আৰু চিভিলৰ মোকৰ্দমাৰ সৈতে এতিয়ালৈকে মুঠতে 38টা গোচৰ আমাৰ নিষ্পত্তি হৈছে আৰু আমি আশা কৰিছোঁ আৰু অলপ সময়ৰ পাছত হয়তো আচল ফিগাৰটো আমি পাম আৰু কিছু আমাৰ গোচৰ ইয়াত নিষ্পত্তি হ'ব।
কামৰূপ মহানগৰ জিলাত আজি অনুষ্ঠিত লোক আদালতত 13,128টা গোচৰ নিষ্পত্তিৰ বাবে লোৱা হৈছিল আৰু ইয়াৰে 3,244টা গোচৰ নিষ্পত্তি হয়। ইয়াৰ বাবদ 47,50,00,000 টকা আদায় কৰা হয়। হোজাই জিলাতো আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। জিলাখনত ভালেসংখ্যক গোচৰ নিষ্পত্তিৰ দিহা কৰা হয়। শিৱসাগৰ জিলাত আজি 1,500টা গোচৰ 8খন আদালতত নিষ্পত্তি দিহা কৰা হৈছিল। বিশ্বনাথ জিলাত আজি জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনৰ ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই আদালতত আপোচযোগ্য বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী গোচৰ, চেক বাউন্সকে ধৰি মুঠ 1,538টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰ ভিতৰত বেংক ঋণ আদায়ৰ সৰ্বাধিক 781টা গোচৰ আৰু বিদ্যুৎ মাচুল সম্পৰ্কীয় 695টা গোচৰ আছে। মাজুলী জিলাত 700টা গোচৰ ধাৰ্য কৰা হৈছিল আৰু ইয়াৰে 300টা গোচৰ নিষ্পত্তি কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। বালিজান নৰ্থ চাহবাগিচা আৰু বগৰীতলীয়াৰ ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া প্ৰায় 1.5 কিলোমিটাৰ এলেকা অতি বিপদজনক আৰু আন 3 কিলোমিটাৰ এলেকা বিপদজনক হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী শ্ৰী হাজৰিকাই অঞ্চলটো পৰিদৰ্শন কৰি তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। অঞ্চলটোৰ বহু লোকে মন্ত্ৰী দুগৰাকীক শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে চলিত বছৰৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰাৰ লগতে বহু সা সম্পত্তি ধবংস হৈছে। পৰৱৰ্তী সময়ত বালিজান, বিন্ধাকটা, বগৰীতলীয়া আদি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ৰিগত হোৱা গেছৰ নিৰ্গমন আজি অব্যাহত আছে। ৰিগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন এতিয়ালৈ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকূপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰিছে। অস্থায়ীভাৱে ফাটি বনগাঁও এলেকাত স্থাপন কৰা শিবিৰত এই লোকসকলক থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইপিনে এই গেছ নিৰ্গমনৰ পাছত হৃদক্ৰিয়া বন্ধ হৈ ফটিয়াপাৰৰ নৰেন গগৈ নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এইবাৰৰ ৰক্তদাতা দিৱসৰ বাণী হ'ল তেজ দিয়ক, আশা দিয়ক, সকলোৱে মিলি জীৱন ৰক্ষা কৰক। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পালন কৰা বিশ্ব ৰক্তদাতা দিৱসত 20গৰাকী লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান কৰাসকলৰ ভিতৰত সৰ্বাধিক 31বাৰ ৰক্তদান কৰা দাতাও আছিল। ৰক্তদাতা দিৱস সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ডাঃ বিভূতি ভূঞাই সকলো সুস্থ লোককে ৰক্তদান কৰিবলৈ আহ্বান জনায়। চিকিৎসকগৰাকীয়ে লগতে ৰক্তদান কৰিলে দেহৰ ক্ষতি হ'ব বুলি বহুতৰে ভ্ৰান্ত ধাৰণা থকা বুলিও প্ৰকাশ কৰে। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়তো ৰক্তদান শিবিৰ মুকলি কৰা হয়। অসম ৰাজ্যিক ৰক্ত পৰিবহণ পৰিষদৰ অধীনত ডি আৰ বি জিলা অসামৰিক চিকিৎসালয় মুছলপুৰৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত তামোলপুৰ জিলা প্ৰশাসন, সেনাবাহিনীৰ 107 এন ব্ৰিগেড আৰু জিলা স্বাস্থ্য সমাজ তামোলপুৰৰ সহযোগত অনুষ্ঠিত হয়। ৰক্তদান শিবিৰত চৰকাৰী বিষয়া, সেনাবাহিনীৰ জোৱানৰ লগতে স্থানীয় লোকে উৎসাহেৰে অংশ লয়। বিশ্বনাথ জিলাৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগতো বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ধেমাজি অসামৰিক চিকিৎসালয় আৰু ধেমাজি ৰক্তকেন্দ্ৰৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা সেৱা বাহিনীৰ সহযোগত অনুষ্ঠিত শিবিৰত কমেও 15জন ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ সংগীতা শইকীয়া আৰু গৱেষিকা ফেঞ্চি চুটিয়াৰ সৈতে কথোপকথন শুনিবলৈ পাব। কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নিৰ্গমনজনিত দুৰ্ঘটনা সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাতা জয়সেং জয়দহোটীয়া আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান শুনিবলৈ পাব। এই দুয়োটা অনুষ্ঠান প্ৰযোজনা পৰিচালনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বজালি জিলা প্ৰশাসনৰ উদ্যোগত আজি পাঠশালাৰ আজাদ ভৱনত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা উদ্বোধন কৰি জিলাখনৰ সহকাৰী আয়ুক্ত আশফাক লস্কৰে কয় যে সুস্থ আৰু সুষম জীৱনশৈলী বৰ্তাই ৰখাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব অপৰিসীম। আয়ুষৰ জিলা সমন্বয়ক ডাঃ জয়ন্ত খাটনিয়াৰ আৰু জিলা প্ৰশাসনৰ পৰা টুটুল মানৱৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাত কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনত বজালি জিলা আয়ুক্ত কাৰ্যালয় চৌহদত হ'বলগীয়া যোগ দিৱসৰ অনুষ্ঠানত প্ৰতিটো শাখাৰ বিজয়ীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। সদৌ অসম আৰক্ষী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে। এই উপলক্ষে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱপ্ৰজন্মৰ উচ্ছৃংখলতা, অভিভাৱকৰ দায়িত্ব আৰু আৰক্ষীৰ ভূমিকা শীৰ্ষক বিষয়ত আলোচনা কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মা, অসম আৰক্ষীৰ প্ৰশাসনিক শাখাৰ সহকাৰী মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীৰ উপৰি ভালেসংখ্যক আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই বিগত 27 বছৰত প্ৰথমটো ICC খিতাপ অৰ্জন কৰিছে। আফ্ৰিকাই 282 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এইডেন মাৰ্ক্ৰামৰ দৰ্শনীয় শতক আৰু আঘাতৰ সমস্যাত জৰ্জৰিত অধিনায়ক টেম্বা বাভুমাৰ অৰ্ধশতকৰ সহায়ত আজি খেলৰ চতুৰ্থ দিনা 5টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ ৰাবাদাই খেলখনত 9টা উইকেট দখল কৰে। দক্ষিণ এছীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ 75 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ ৰিংকু দাসে ৰূপৰ পদক অৰ্জন কৰিছে। ভূটানৰ থিম্পুত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটি হাস্পতালৰ আধাৰশিলা স্থাপন, বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে কেইবাগৰাকীও খ্যাতিমান ব্যক্তিৰ নাম ঘোষণা, ধুবুৰীত গোমাংস কেন্দ্ৰিক ঘটনা সংক্ৰান্তত যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ 38 লোকক গ্ৰেপ্তাৰ। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি। আৰু লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাৰ বিগত 27 বছৰত প্ৰথমটো ICC খিতাপ অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।